Good evening. Itu Agashwani Kohima. Samlaga khobor puri ase imkong nongla. Pohila headlines. Prime Minister Narendra Modi ba koise desh laga growth porhai ribale northeast states logodi dangor takut thaki ase. President Draupadi Murmu ba koise ki insan ekta laga jibon di sob jaga unnati hobole education ikladu rasta ase. Advisor for Industries or Commerce Hikandi Jakhalobra কৈছে কে ষ্টাৰ্টআপ কালচাৰ স্থিতি বেছি জলদি পঢ়াই যায় আছে আৰু 17th ইণ্টাৰনেশ্যনেল হৰ্ণবিল নাগা ৰেচলিং চেম্পিয়নশ্বিপ 2024 দি বিনোজ দাহৰা জিতিছে। এতিয়া পূৰা খবৰ। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী বা কৈছে কি দেশ লগা গ্ৰথ পঢ়াই দিবলৈ নৰ্থ ইষ্ট লোকদি ডাঙৰ তাকত থাকি আছে। তাৰ পৰা কৈছে কি 21st century ইষ্ট এছিয়া আৰু ইণ্ডিয়াৰ কাৰণে আছে। শ্ৰীমোদী বাৰু কৈছে কি কিছুমান নৰ্থ ইষ্টাৰ্ণ চিটিজ কান আগৰতলা গুৱাহাটী কেংডক আইজল শ্বিলং ইটানগৰ আৰু কহিমাখান লগতে ডাঙৰ চিটিজ নিচিনা বেছি ডাঙৰ পটেঞ্চিয়েল থাকি আছে। প্ৰাইম মিনিষ্টাৰ বা আজি অষ্টলক্ষ্মী মহোৎসৱটো ভাৰত মণ্ডপম নাই দিল্লীত খোলাই দিছে। মহোৎসৱ লগা দৰকাৰ জনাই দি কিনে শ্ৰীমোদী বাৰু কৈছে কি এইটোতো সবচে পহিলা আৰু ইউনিক ইভেণ্ট হৈ কিনে নৰ্থ ইষ্টাৰ্ণ ষ্টেটছে বেছি ডাঙৰ ইনভেষ্টমেণ্ট সুবিধাখন খোলাই দিবলৈ আছে। তাৰ পৰা কৈছে কি এইটোতো কিষাণ আৰ্টিষ্টেনছ আৰু গ্ৰাফ্টছমেনখন নৰ্থ ইষ্ট আৰু ইনভেষ্টাৰ্ছ খান পূৰা দুনিয়াৰ পৰা থাকি এখন কাৰণে ডাঙৰ সুবিধা এটা হ'বলৈ আছে। তাৰ পৰা কৈছে কি চৰকাৰ বা নৰ্থ ইষ্টটো ট্ৰিনিটি অফ ইম'শ্যন ইকনমি আৰু ইকলজিৰ লগতে জড়াই দি আছে। আগতে ইভেণ্টি নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ লগা বাচ্চা খান বা পিপল ট্ৰী লগা এটা ছেপলিংটো অষ্টলক্ষ্মী প্লান্টটো প্ৰাইম মিনিষ্টাৰ লগতে প্ৰেজেণ্ট কৰি দিছে। প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মুৱে আজি কৈছে কি মানুহ একতা লগা চব জেগা উন্নতি হ'বলৈ কাৰণে ৰাস্তাটো খালি এডুকেশ্যন আছে। তাৰ পৰা কৈছে কি এডুকেশ্যন লগা খালি মতটো এমপ্লয়মেণ্ট পাবলৈ নহ'ব লাগে আৰু ষ্টুডেণ্ট বা ডাঙৰ জ্ঞানটো এডুকেশ্যন পৰা পাব লাগে যোনটো পৰা নিজৰকে ভালৱালা মানুহ বনাই দিবলৈ আছে। অপাৰবিতা গভৰ্ণমেণ্ট হায়াৰ প্ৰাইমেৰী স্কুল লগা ষ্টুডেণ্ট লগতে কথা কৰি তাৰ পৰা এইটো কৈছে জন্দি তাৰ পৰা ছয়টা ডিকেটছ আগতেই একবাৰ পুৰি থাকিছে। প্ৰেচিডেণ্ট বা তাই লগা হোম ষ্টেট অডিশা দি যোৱা টিউজডে পৰা লৈ কিনে পাংষ্টিন মফিচল যাই আছে। এডভাইজাৰ ফৰ ইণ্ডাষ্ট্ৰিজ আৰু কমাৰ্চ শিখানি জাখালৰ পৰা আজি কৈছে কি এণ্টাৰপ্ৰেনৰশ্বিপ আৰু বেপাৰ খণ্ড নাগালেণ্ডে এতিয়া চুৰু কৰি কিনে ষ্টাৰ্টআপ কালচাৰটো বেছি ডাঙৰ হিচাপে বঢ়াই যাই আছে। তাৰ পৰা বায়াৰ্ছ এণ্ড চেলাৰ্ছ মেট 2024 দি কথা কৰিছে জয়ন্ত ডিপাৰ্টমেণ্ট অফ ইণ্ডাষ্ট্ৰিজ আৰু কমাৰ্চ পৰা বেম্বু হল কিছামাদি জগা কৰিছে। নাগালেণ্ডে মাৰ্কেটটো এতিয়া ভি চাফা আৰু মিলামিলি নকৰি দি কিনে থাকিয়া তাইৰ পৰা জনাই কিনে শ্ৰীমতী জাখালৰ পৰা এইটো নিচিনা এনভাইৰমেণ্টি বেপাৰখন জলদি চৰু কৰি দিয়া লগা ফাইদাখন জনাই দিছে। তাইৰ পৰা খিনিয়া আৰু বিক্ৰী কৰিয়াখন ভি গ্ৰথ হ'বলৈ চৰকাৰ বা মুদব দিবলৈ বিশ্বাস জনাই দিছে। ইভেণ্ট লগা হাইলাইটছ দি বায়াৰ্ছ এণ্ড চেলাৰ্ছ মাজতে বাতচিত কৰিয়া বিজনেছ টু বিজনেছ মিটিং আৰু ফিডবেক ছেশ্যন মিলাই কিনে ৰাখিছে। মিটে নাগালেণ্ড বা 27 বিক্ৰী কৰি আৰু দেশ লগে দুচৰা জেগা খান বা কেৰেলা মুম্বাই দিল্লী আৰু কলকাতা মিলাই কিনে 18 খিনিয়া খান বা ভাগ লৈছে। হৰ্ণবিল ফেষ্টিভেল লগা 25th এডিশ্যনটো ষ্টেট লগা ভাইব্ৰেণ্ট কালচাৰেল কিছাম খান লগতে মানাই কিনে 6-3 ৱালা দি ডাঙৰ পাৰফৰ্মেঞ্চ খান জাৰি ৰাখিছে। ষ্টেট পুৰা আৰু বাহাৰ পৰা মিলাই কিনে কালচাৰেল ট্ৰুপছ বা নিজৰ ট্ৰেডিশ্যনছ ডান্সেছ গানা আৰু ৰিচুৱেলছ খান দেখাই ৰাখিছে। ছিকিমটো এইটো লগা চেলিব্ৰেশ্যন কাৰণে অফিচিয়েল ষ্টেট পাৰ্টনাৰ থাকিয়াৰ পৰা এইটো লগা ধুন কালচাৰেল ডাইভাৰ্চিটিটো ভাল পাৰফৰ্মেঞ্চ লগতে ছিকিম কালচাৰেল ৰূপ পৰা দেখাই কিনে লিপচা বুথিয়া আৰু নেপালী কমিউনিটি লগা ট্ৰেডিশ্যনছ খান দেখাই ৰাখিছে। এইটো লগত ভলণ্টৰী ব্লাড ডনাৰ্ছ এছ'চিয়েশ্যন নাগালেণ্ড পৰা ভি ব্লাড ডনেশ্যন কেম্প ইত্যাদিও কিছামাদি জৰকা কৰিছে। একে সময়তে নাগালেণ্ড ফ্লাৱাৰ গ্ৰ'ৱাৰ ছ'চাইটিৰ পৰা সপ্তাহ লম্বা মিনি ফ্লাৱাৰ বাজাৰটো ফাৰ্মাৰ্ছ মাৰ্কেট কৈহিমাদি ৰাখি কিনে এইটো ডাঙৰ ফেষ্টিভেল মনাই আছে। হৰ্ণবিল ফেষ্টিভেল বা কালচাৰেল এক্সচেঞ্জ কাৰণে প্লেটফৰ্ম দি কিনে ইণ্ডিয়া লগা নৰ্থ ইষ্টাৰ্ণ ৰিজন আৰু বাহাৰ পৰা থাকি এখন লগা ডাইভাৰ্চিটি টো চেলিব্ৰেট কৰি আছে। হৰ্ণবিল ফেষ্টিভেল লগা 6-3 ৱালা দি আজি ট্ৰাইবেল ৰিচাৰ্চ ইনষ্টিটিউট নাগালেণ্ড বা ট্ৰাইবেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট এচিডি ইণ্ডিজিনিয়াছ ট্ৰেডিশ্যন লগা এটা ভাইব্ৰেণ্ট চেলিব্ৰেশ্যনটো আলগ আলগ কম্পিটিশ্যন লগতে ৰাখিছে। ষ্টেট লেভেল ৰাইচ হাস্কিং কম্পিটিশ্যনটো 15টা জাতি ৰিপ্ৰেজেণ্ট কৰি 30 কণ্টেষ্টেণ্টছ পৰা ভাগ লৈছে। ngap kha ho aro ayu konyak jatibra competition di sobsi agi jagadi jtc dubasodi a soya phom aro hantin haila phom jatibra aro mingzi aro lalam lintang khuki jatibra second or third jagadu paise state level chicken coop making competition di 13 jati khan ba bhag loigena baruta muta aro ekta maikebra contest korise Yangkom si sangtam jatibra sobsi agi jagadi GDC, Yamlong chaba jang jatibra dusra jagadi GDC, Lapshao pom jatibra tisra jagadu GDC, dusra competitions the second tribal go-karting competition aro third state level catapult competition kami milaikina rakise. Akashvani Kohimabra apni khan logodi khobor anidi ase. Taza khobor hanibo karoni ami khan laga Xandals AIR news alerts aro AIR _ Kohimari follow koribe apni khan ba idu khobor do news and ear app aro YouTube channel AIR news Kohimabra bi huniboli paribo Ministry of State for Information and Broadcasting Dr. L. Murugan Brakwesi, Tailaga Ministry ba Mutop Digina, Broadcasting Sector di Technology Surukuri Thakyakan, Adoption Kurigina, Porhagina, Media Policy Directions Bra, Somoy Somoy di Dibulase, Darbrakwesi ki Prasar Bahartiba, Agashwani or Doordarshan Networks Kan, Narukikina Upgrade Kuride, Broadcasting Sector di Digitalizing of network aro subsidaza equipment upgrade kori digena noton technologies kan do adopt kori asibili koise. Nagaland Board of School Education bra noton central sector scheme PM Vitya Lakshmi lokodi laga janai disi jonto bra higher education laga students lokodi tokabisa motop dibala se NPSC bra koise ke scheme bra meritorious students jon kan bra India laga subsi ucha 860 quality higher education institutions admission pabo taikan lokore collateral aro guarantee free education loan kando dibule ase etuba 3% interest subvention to students lokodi parivar laga 8 lakh toka tak income thakya lokodi dibule ase etutu loans karone credit guarantee cover dia lokodi milai gina dibule ase aro full interest subvention to technical courses karone PM Uchatar Shiksha Protsahan Scheme Nichidi Dibulase Board Prakwesik ya Higher Education Department Bra PM Vitya Lakshmidu Panaigina Asan Kularu Saparu Scheme Laka Digital Process Kurigina Ikta Portal Du Panaidia Se Chief Minister Nipurio Aro Deputy Chief Minister Yentonga Beton Bra Pohila Laka Minister Nagaland K. Zunkam Murijwadi Mundok Janaidi Se Ekta condolence message di Sri Riobra Jaijua Atma Lokodi Shanti di Aram Kuribuli Pratana di Se Aro Zunkam Laka Jibon Legacy de Bra Generations Lokodi Mundo Taidi Bobili Koise Sri Beton Bra Sri Zunkam Murijwadi Mundok Janaidi Se Aro Koise Pohila Laka Minister Do Dedicated Leader Ekta Takisi John Bra State Laka Unuti Aro Aki Prahabli Kam Kuriadu Huta Yatra Kibo Deputy CM Bra Munduk Thakye Parivar Lokodi Idu Duk Samoidi Condolences Chennai Se Aro 17th International Hornbill Nagar Wrestling Championship 2024 di Vinuzo Daho Tini Zumi Bosti Bra Noton Champion Hoi Se Daho Bra Vinu Vettio Lokodi Final Di Harai Dikana Title Di Jiti Se Semi Finalist Kanto Kijasilio Benya Aro Vimbili Tinko Kantagise Eventu Nagaland Wrestling Association Laka Nam Nichidi Chichama Groundi Aji Rakise 90 kg Aro Below Category Di Seyi Jalibra Tifuta Hisolokodi Harai Digina Sopsi Agi Jagadu Paise 75 kg Aro Below Category Di Kini Sali Kawakredo Champion Hoisi Aro Rokoki he Kawakrit Bra, Dusra Jagadu Jidise, Sop Melagana, 50 wrestlers, the 40 Mota Aro, Dosta Maikebra Championship di Bakloise, Chief Minister Nipurio Brakwesiki Evento, Takut Skill Aro, Mil Milap Dikhaidi Akdasi, John D. State Aro Baharbra, Alakalak Jadi Kanlaka wrestlers Kani Bakloise, XD Kotakuri, Sri Rio Brakwesiki Taibra, Consul General, Royal Bhutanese Consulate, Guwahati, Jikmi. Tinli Namke Logoti Milagina Championship to Site Haki Se. Khobor says the headlines to Bara Janaidia Se. Prime Minister Narendra Modi Prakwesik Desh Laka Growth Por Haidi Bale Northeastern State Logoti Dangor Takot Haki Se. President Draupadi Murmu Prakwesik ইনসান একজন লাগা জীবনরে সব জায়গা উন্নতি হবলে এডুকেশন একলাদু রাস্তা আছে। এডভাইজার ফর ইন্ডাস্ট্রিজ আর কমার্স শিক্ষাটি জাখালোরা কৈছে স্টার্টআপ কালচার স্টেটটি বেশি জলদি পড়াই যাই আছে আর 17th ইন্টারন্যাশনাল হর্নবিল নাগা রেসলিং চ্যাম্পিয়নশিপ 2024 বিনোজ দাহোপরা জিতিছে। আর আজি রাতি লাগা নাগামিজ খবর ইমান দিছে স্কুরে আছে। আপনি কান সব কারণে ভাল রাতি হবি।